এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাতজন অভিযুক্তৰ বিৰুদ্ধে আজি তৃতীয়টো শুনানি গ্ৰহণ, অহা 17 জানুৱাৰীত পৰৱৰ্তী শুনানি, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আজি ধেমাজিত বানৰ ক্ষয় ক্ষতিৰ সম্পৰ্কত আলোচনা, ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত টিপমীয়া ধোৱা পথাৰ বৰনামঘৰ প্ৰাংগণত আজিৰে পৰা সদৌ অসম মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ দ্বিতীয় দ্বিবাৰ্ষিক পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন আৰু কাছাৰত মন্ত্ৰী কৌশিক ৰায় স্বাস্থ্যৱান শ্ৰমিক যোজনা প্ৰকল্প উদ্বোধন। এতিয়া শুনক বিতং বাতৰি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 7 জন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ কৰা হয়। শুনানিকালত কাৰাৰুদ্ধ 7গৰাকী অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ ভাৰ্চুৱেল ব্যৱস্থাৰে শুনানি গ্ৰহণ কৰে। অভিযুক্ত কেইজনৰ হৈ তেওঁলোকৰ অধিবক্তাই জামিন আবেদন দাখিল কৰে। অমৃতপ্ৰভা মহন্তৰ লগতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে নিজাববীয়াকৈ অধিবক্তা লাভ কৰিছে। সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ হৈ আইন সেৱা প্ৰাধিকাৰীয়ে নিয়োগ কৰা অধিবক্তাই জামিন আবেদন দাখিল কৰে। অৱশ্যে ন্যায়ালয়ে এই আবেদন সন্দৰ্ভত ৰায়দান সংৰক্ষিত ৰাখে। 17 জানুৱাৰীত এই আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব আৰু চৰকাৰী পক্ষৰ অধিবক্তাই সেইদিনাই এই জামিন আবেদনৰ বিৰুদ্ধে আপত্তি দৰ্শাব। এই শুনানিতে অভিযুক্তসকলৰ বিচাৰৰ ধাৰা নিশ্চিত কৰা হ'ব। উল্লেখযোগ্য যে আটাইকেইগৰাকী অভিযুক্তই এই গোচৰৰ বাবে অধিবক্তা লাভ কৰিছে। আজি এই শুনানিকালত উপস্থিত থকা জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে শুনানিৰ অন্তত চৰকাৰী লোক অধিবক্তাগৰাকীক সহায়ৰ বাবে নিজাববীয়াকৈ প্ৰদীপ্ত তালুকদাৰ নামৰ এজন অধিবক্তাক নিয়োগৰ অনুমতি বিচাৰি আবেদন দাখিল কৰে। আদালতে এই আবেদন গ্ৰহণ কৰি অধিবক্তাগৰাকীক নিয়োগৰ বাবে অনুমতি দিয়ে। শ্ৰীমতী গাৰ্গে শুনানিৰ পাছত এই বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ বাবে বিশেষ আদালতত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰক আহান জনাইছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ইপিনে সদৌ অসম উকিল সন্থাইও এই গোচৰৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰাৰ লগতে কমেও 10-12 জন অধিবক্তাৰ এটা দল গঠন কৰি এই বৃহৎ অভিযোগনামা দাখিল হোৱা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সুচলভাৱে কৰিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত অধিবক্তা অপূৰ্ব কুমাৰ শৰ্মাই এইদৰে কয়,
আমাৰ যিটো চাৰ্জ ফ্ৰেমৰ আজি আছিলে জুবিনদাৰ কেছটোত, অমৃত প্ৰভাৰ হৈ যিজন এডভকেট আহিছিলে তেওঁ অমৃত প্ৰভাৰ বেইল পিটিশ্যন মুভ কৰিছে, লগতে চাৰ্জ ফ্ৰেমিঙৰ কাৰণে যিটো আছিলে সেইটো হিয়াৰিং তেওঁ কৰিছে। কিন্তু কথাটো হ'ল, যিহেতু গোটেই এটা ভলুমিনাছ চাৰ্জশ্বীট, আমাৰ মাত্ৰ এজনেই চৰকাৰী অধিবক্তা আৰু এজন চৰকাৰী অধিবক্তা দুখন কোৰ্টত দৌৰাদৌৰি কৰি আছে, এখন মেইন ছেছন, এখন হ'ল এডিশ্যনেল। এতিয়া আপোনালোকে কওক, ইমান ডাঙৰ কেছ এটা, এজন একিউজডৰ হৈ 7জন এডভকেট আহিছে পঢ়া শুনা কৰি, আৰু এজন আছে ইফালে 5-6জনৰ কাৰণে অকলে, গতিকে তেওঁ নিশ্চয়কৈ টাইম লৈছে, তেওঁ টাইম লৈছে, তেওঁ বেইল এপ্লিকেশ্যনৰ ওপৰত অবজেকশ্যন দিব। গতিকে আমাৰ চৰকাৰী অধিবক্তা যিজন আছে ভূপেন্দ্ৰ ভট্টাচাৰ্যী ছাৰ, তেখেতে প্ৰম্পলি একশ্যন লৈছে আৰু ষ্ট্ৰংলি অপোজ কৰিছে আৰু কৈছে যে আমি ইয়াৰে বিৰোধিতা কৰি পেলাই অবজেকশ্যন ফাইল কৰিম।
শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলা প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ উদ্যোগত অহা 7 জানুৱাৰীত ধেমাজিত হ'বলগীয়া প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সেইদিনা সমষ্টিটোৰ 32,000ৰো অধিক উদ্যমী মহিলাৰ মাজত আঁচনিখনৰ অধীনত চেক বিতৰণ কৰিব। মন্ত্ৰীগৰাকীয়ে আজি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়ৰামপুৰ গাঁও পঞ্চায়তৰ 2 নম্বৰ বৈজয়ন্তীপুৰ ৱাৰ্ডৰ ৰাইজৰ সৈতে অঞ্চলটোৰ বান সমস্যা সম্পৰ্কে আলোচনা কৰে। প্ৰতি বছৰে এই অঞ্চলটোত চিলনী, গেৰমেৰ আৰু তৰাজান নৈৰ বাঢ়নী পানীয়ে কৰা ক্ষয় ক্ষতি সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে বুজ লয়। মন্ত্ৰীগৰাকীয়ে লোকনিৰ্মাণ পথ বিভাগৰ লগতে অন্যান্য বিভাগীয় বিষয়াসকলৰ সৈতে বানৰ পাছত হোৱা আন্তঃগাঁথনিৰ ক্ষয় ক্ষতি পূৰণৰ বিষয়ে আলোচনা কৰে। ডাঃ পেগুৱে আজি ধেমাজি জিলাৰ গোগামুখত HDFC বেংকৰ কোম্পানী সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত গোগামুখ চিকিৎসালয় উন্নীতকৰণ প্ৰকল্পৰ উদ্বোধন কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পই অঞ্চলটোৰ প্ৰাথমিক আৰু সমূহীয়া স্বাস্থ্য ব্যৱস্থা সুদৃঢ় কৰিব। তেওঁ লগতে অঞ্চলটোৰ জনস্বাস্থ্যৰ উন্নয়ন আৰু মানৱ কল্যাণৰ দিশত অমূল্য অৱদান আগবঢ়োৱাৰ বাবে গ্ৰাম্য উন্নয়ন ন্যাস আৰু HDFC বেংকক ধন্যবাদ জ্ঞাপন কৰে। ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত টিপমীয়া ধোৱা পথাৰ বৰনামঘৰ প্ৰাংগণত আজিৰে পৰা সদৌ অসম মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ দ্বিতীয় দ্বিবাৰ্ষিক পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন আৰু অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত হৈছে। স্থানীয় বিধায়ক তথা ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, মন্ত্ৰী যোগেন মহনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আজি অধিৱেশনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। আজি দেৱবাদ্য মৃদংগৰ পবিত্ৰ ধ্বনিৰে মুখৰিত আধ্যামিক পৰিৱেশত মৃদঙীয়া গায়ন বায়ন সংস্থাৰ পতাকা পতাকা উত্তোলন কৰা হয়। তাৰ পাছতে স্মৃতি তৰ্পণ আৰু ভাগৱত ভ্ৰমণ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শুভাৰম্ভ কৰা হয়। অখণ্ড ভাগৱত পাঠ অনুষ্ঠানত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী উপস্থিত থাকে। অধিৱেশনথলীত মঞ্চ, থকা খোৱা, ভকত বৈষ্ণৱৰ বাবে সা সুবিধা, শৃংখলা আৰু সুৰক্ষাৰ সুব্যৱস্থা কৰা হৈছে। এই অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু ভকত বৈষ্ণৱ তথা আইসকলৰ আগমন ঘটিছে। এই কাৰ্যসূচী 7 দিন ধৰি চলিব। খাদ্য আৰু ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি কাছাৰ জিলাৰ দেৱান চাহবাগিচাত স্বাস্থ্যৱান শ্ৰমিক যোজনা নামৰ এটা পৰীক্ষামূলক প্ৰকল্প উদ্বোধন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে চাহ শ্ৰমিকসকলৰ স্বাস্থ্য সুবিধা, সজাগতা আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
নতুন চাহ বাগিচাৰ কাৰণে স্বাস্থ্যৱান শ্ৰমিক যোজনা এটা পাইলট প্ৰজেক্ট হিচাপে লোৱা হৈছে আৰু অসমৰ 20খন জিলা চাহ বাগান হস্পিটেলক এইটো লোৱা হৈছে এবং কাছাৰ জিলাৰ দেৱান চাহ বাগিচাক এইটো অন্তৰ্ভুক্ত হৈছে, যাৰ জৰিয়তে আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ নিয়মিতভাৱে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা যাতে কৰিব পৰা যায়। মোৰ সমষ্টি লক্ষীপুৰ সমষ্টিৰ দেৱান চাহ বাগিচা এইটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো।
এই যোজনাৰ অধীনত উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছকে ধৰি অসংক্ৰামক ৰোগৰ পৰীক্ষা, চিকিৎসা, বয়স নিৰ্বিশেষে ৰক্তাল্পতা আৰু পুষ্টিহীনতাৰ নিদান, যক্ষ্মা আৰু কুষ্ঠৰোগৰ চিকিৎসা আৰু ড্ৰাগছ তথা মাদক দ্ৰব্য সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে চাহ শ্ৰমিকৰ স্বাস্থ্য সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে ৰাজ্যৰ 800খন চাহ বাগিচাৰ ভিতৰত বচা বচা 20খন বাগিচাত এই প্ৰকল্প আৰম্ভ কৰা হৈছে। নগাঁও আৰক্ষীয়ে আজি পুৱা গোপন সূত্ৰৰ পম খেদি কাটিমাৰী গ্ৰান্তত অভিযান চলাই 2 জন পৰিমাণৰ ভাংসহ 2 জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী 2 জন কাটিমাৰী গ্ৰান্তৰ আব্দুল দুলাল আৰু ছেলিমা বেগম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা 2.5 কিলোগ্ৰাম ভাং জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত লোক 2জনক জেৰা কৰি আছে। লখিমপুৰ জিলাৰ সোৱণশিৰি মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজিত বিজেপিৰ ঢকুৱাখানা জিলা আৰু লখিমপুৰ জিলাৰ নিৰ্বাচনী প্ৰবন্ধন সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সমাগত নিৰ্বাচন সন্দৰ্ভত আলোচনা হোৱা এই বৈঠকত স্থানীয় সাংসদ প্ৰদান বৰুৱা, বিধায়কদ্বয় মানৱ ডেকা, নৱকুমাৰ দলে, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই আদিকে ধৰি দলটোৰ কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। ৰাজ্যত উচ্ছেদ অভিযান নিৰন্তৰ চলি থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰা কাৰ্যও চলি থাকিব বুলি মন্তব্য কৰিছে। ইপিনে হোজাই জিলাৰ ডবকাৰ যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6000 বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ আজি দ্বিতীয় দিনাও অব্যাহত আছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত 30-40 বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা 1250টা পৰিয়ালৰ ভিতৰত 1098টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লোৱা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবা হেজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত 1200ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে 150টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমিত উচ্ছেদ স্থগিত ৰখা হৈছে। উচ্ছেদথলীত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবাশ আৰক্ষী আৰু CRPFৰ জোৱান নিয়োগ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02ৰ দৃষ্টিপাত অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পৰ্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্ৰকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা আৰু লেখক অনুবাদক মনস্বিনী ৰুণুমী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ, আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 7জন অভিযুক্তৰ বিৰুদ্ধে আজি তৃতীয়টো শুনানি গ্ৰহণ, অহা 17 জানুৱাৰীত পৰৱৰ্তী শুনানি। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আজি ধেমাজিত বানৰ ক্ষয় ক্ষতিৰ সম্পৰ্কত আলোচনা। ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত টিপমীয়া ধোৱাপথাৰ বৰনামঘৰ প্ৰাংগণত আজিৰে পৰা সদু অসম মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ দ্বিতীয় দ্বিবাৰ্ষিক পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন আৰু কাছাৰত মন্ত্ৰী কৌশিক ৰায়ৰ স্বাস্থ্যৱান শ্ৰমিক যোজনা প্ৰকল্প উদ্বোধন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।